আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। সাতদিনীয়া বহাগ বিহুৰ তৃতীয় দিনটো আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোসাঁই বিহু হিচাপে পালন কৰা হৈছে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ, মন্দিৰ, দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত জনসাধাৰণৰ সমাগম হৈছে। বিভিন্ন সত্ৰ নামঘৰত আজি নাম প্ৰসংগ, মন্দিৰসমূহত পূজা অৰ্চনাকে ধৰি ভালেমান কাৰ্যসূচী লোৱা হৈছে। বছৰটোৰ বাবে নিজৰ লগতে আপোনজনৰ মংগল কামনাৰে ৰাইজে আজি নেদেখাজনৰ ওচৰত আশীষ ল'ব। ইফালে ৰাজ্যজুৰি বহাগ বিহুৰ আনন্দ উৎসাহ অব্যাহত আছে। উজনিৰ পৰা নামনিলৈ গাঁৱে ভূঞে চহৰে নগৰে ঢোল পেপাৰ শব্দ আৰু নাচনীৰ নাচোনৰ সেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহু কাৰ্যসূচী অনুষ্ঠিত হৈছে। ভৰলুমুখ, চান্দমাৰী, গণেশগুৰি, নুনমাটি, বেলতলাকে ধৰি বিভিন্ন ঠাইত মঞ্চ বিহুৰ আকৰ্ষণীয় অনুষ্ঠান উপভোগ কৰিবলৈ অগণন লোকে ভিৰ কৰিছে। বিহুৰ সৈতে সংগতি ৰাখি ঠায়ে ঠায়ে বিহু নাচ গান, হুঁচৰি, জেং বিহু, ঢোলবাদন, অন্যান্য সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত ত্ৰয়োদশ বাৰ্ষিক মুকলি বিহুৰ আয়োজন কৰা হৈছে। বিহুৰ পুৰণি পৰম্পৰা শ্ৰদ্ধা জনোৱাৰ লগতে নতুন প্ৰজন্মক এই পৰম্পৰাসমূহৰ সৈতে চিনাকি কৰাই দিয়াৰ বাবে এই বিহুৰ আয়োজন কৰা হৈছে। আজি দিনৰ 10 বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন আৰু শহীদ তৰ্পণৰ পাছত জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। বিয়লি 3 বজাত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শনৰ লগতে কেইবাটাও হুঁচৰি দল আৰু গাভৰু বিহু দলে নাচ পৰিৱেশন কৰিব। বিশিষ্ট শিক্ষাবিদ, লোক সংস্কৃতিৰ গৱেষক ডঃ অনিল শইকীয়াই সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব। এই অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব। সন্ধিয়া স্মৃতি গ্ৰন্থ উন্মোচন কৰা হ'ব। ডিব্ৰুগড় জিলাৰ চৌকিডিঙি খেলপথাৰত কালি দিনজোৰা কাৰ্যসূচীৰে বহাগ আদৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত জনতাৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে থলুৱা খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে কমেও 20 গৰাকী জ্যেষ্ঠ ব্যক্তিক সন্মান জনোৱা হয়। তদুপৰি ডিব্ৰুগড় সাহিত্য সভাই নিজৰ দিন উপলক্ষে কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে অসম সাহিত্য সভাই কাইলৈ পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে পালন কৰি ৰাজ্যৰ বিভিন্ন স্থানত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। ৰাজ্যৰ ভাষা, সাহিত্য, সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে কাম কৰি থকা তথা জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা 5000 গৰাকী ব্যক্তিক কালি সাহিত্য সভাৰ বিষয়ববীয়াই ঘৰে ঘৰে গৈ সন্মানিত কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। নিজৰ দিন উপলক্ষে ৰাজ্যৰ জাতীয় জীৱনলৈ বৰঙণি যোগোৱা দেশৰ অন্যান্য ৰাজ্য আৰু বিদেশত বাস কৰা 65 বছৰ বয়সৰ ঊৰ্ধৰ ব্যক্তিসকলক সাহিত্য সভাৰ উদ্যোগত উলগনি পত্ৰ আৰু প্ৰেৰণ কৰি সন্মানিত কৰা হয়। ওদালগুৰি জিলা সাহিত্য সভাৰ লগতে টংলা সাহিত্য সভাই কালি বৃহত্তৰ টংলা অঞ্চলৰ চন্দ্ৰপ্ৰভা দত্ত, নিভাৰাণী চক্ৰৱৰ্তী, অনন্ত দেৱশৰ্মা, যতীন্দ্ৰ বৰ্মন আৰু ৰত্নেশ্বৰ বসুমতাৰীক তেওঁলোকৰ বাসগৃহত বিহুৱান আৰু উলগনি পত্ৰৰে ওলগ জনায়। বাক্সা জিলাতো কালি পহিলা বহাগ উপলক্ষে অসম সাহিত্য সভাৰ নিজৰ দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তিৱা জনগোষ্ঠীৰ বসন্তকালীন উৎসৱ ছগ্ৰা মিছাৱা আৰু দেউৰীসকলৰ ইবাকু বিচু কালিৰে পৰা পালন কৰা হৈছে। চ'ত বহাগৰ সংক্ৰান্তিৰ পাছৰটো বুধবাৰৰ পৰা জনগোষ্ঠী দুটাই পৰম্পৰাগতভাৱে এই বসন্তকালীন উৎসৱ পালন কৰে। ছগ্ৰা মিছাৱা তিৱাসকলৰ কৃষিভিত্তিক উৎসৱ। ইয়াত ছগ্ৰা মানে সকলো, মিছাৱা হৈছে সামূহিক নৃত্য। কৃষিকাৰ্য আৰম্ভণি কৰাৰ আগেয়ে জনগোষ্ঠীটোৱে আই বসুমতীৰ আশীৰ্বাদ কামনা কৰি এই উৎসৱ পালন কৰে। জনগোষ্ঠীটোৰ বিভিন্ন গাঁৱত ইয়াৰ পালন ৰীতিৰ কিঞ্চিত ভিন্নতা দেখা যায়। ইফালে দেউৰীসকলৰ বসন্তকালীন উৎসৱ ইবাকু বিচু কালিৰে পৰা 7 দিনীয়াকৈ পালন কৰা হৈছে। দেওঘৰত কালি এই উপলক্ষে বিশেষ উপাসনা কৰা হয়। উপাস্য দেৱতা কুন্দিমামা, পিছাচি ডেমাচিকে ধৰি বিভিন্ন উপাস্য দেৱ দেৱীসকললৈ উচৰ্গা আগবঢ়াই ডেকা গাভৰুসকলে সামাজিক স্থানত লোক নৃত্য গীতৰ পৰিৱেশন কৰে। 7 দিনীয়া বিচু পালনৰ পাছত শেষৰ দিনটোত বিচু উৰুৱা বা পালন কৰি এই উৎসৱৰ সামৰণি মৰা হ'ব। বড়ো জনগোষ্ঠীৰ লোকসকলে চ'ত বহাগৰ সংক্ৰান্তিৰ পৰা পালন কৰা বৈশাগু উপলক্ষে কালি বাথৌ মন্দিৰত প্ৰাৰ্থনা জনাই বড়ো ডেকাসকলে কান্ধত খাম, হাতত চিফু, চেৰজা তুলি লৈ গয়াৰ ঘৰে ঘৰে গৈ বৈশাগু উৎসৱৰ গান গায়। তামোলপুৰ জিলা সদৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ তামোলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত কালি উলহ মালহেৰে ৰংজালী বৈশাগু উদযাপন কৰা হয়। বড়ো জনগোষ্ঠী চহকী পৰম্পৰা অনুসৰি এই পবিত্ৰ দিনটোত কনিষ্ঠজনে জ্যেষ্ঠজনৰ পৰা আশীষ গ্ৰহণ কৰাৰ লগতে পৰস্পৰৰ মাজত সমন্বয় বাৰ্তা বিলোৱাৰ প্ৰচেষ্টা হাতত লোৱা হয়। কোকৰাঝাৰ জিলাৰ বাগানশালীৰ বাথৌ থানশালীটো কালি ৰংজালী বৈশাগু উপলক্ষে বাথৌ আৰু অনুষ্ঠিত কৰা হয়। বাক্সা জিলাতো সদৰ মুছলপুৰ, মহকুমা সদৰ শালবাৰী, অঞ্চলি বাঁহবাৰী আদি বিভিন্ন ঠাইত বৈশাগু উৎসৱৰ আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।